গীতমালা বিশ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে দাউদৰ ৰচিত গীত। সংকটৰ কালত জিহুৱাই তোমাক উত্তৰ দিয়ক, জাকুবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক। তেওঁ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক, তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক। তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক, তোমাৰ হোম বলিবোৰ তেওঁ গ্ৰহণ কৰক। চেলা। তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক, তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক। তোমাৰ বিজয়ত আমি যেন আনন্দ ধ্বনি কৰিম, আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম। জিহুৱাই তোমাৰ সকলো প্ৰাৰ্থনা সামফল কৰক। এতিয়া মই জানো জিহুৱাই তেওঁৰ অভিষিক্তজনক সহায় কৰিব, তেওঁ সোঁহাতৰ বিজয় সূচক পৰিত্ৰাণেৰে সৈতে তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্তজনাৰ মাতত উত্তৰ দিব। অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে, কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ জিহুৱাৰ নামত। তেওঁলোক পৰিব আৰু পতন হ'ব, কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম। হে জিহুৱা, ৰজাক উদ্ধাৰ কৰা, আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।